افغاني. বাতৰি কৰিছো মৰমী কাশ্যপে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে মৰিগাঁও জিলাৰ দাদুনগৰকে ধৰি দেশৰ কোনো ঠাইত প্ৰায় 1,25,000 কোটি টকা ব্যয়ে তিনিটা চিভিল কণ্ডাক্টৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অতিৰিক্ত 3,00,000 কেডেটৰ অন্তৰ্ভুক্তিৰে এনচিচিৰ সম্প্ৰসাৰণৰ এটা প্ৰস্তাৱত অনুমোদন জনাইছে। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ সিং ঠাকুৰে আজি নতুন দিল্লীত আকাশবাণীৰ বাতৰি আৰু বিভিন্নতা সংশোধিত ৱেবছাইটৰ আৰম্ভ কৰিব। ভূটানৰ প্ৰধানমন্ত্ৰী দেৱদত্ত শ্বেৰিং টবগে পাঁচদিনীয়া ভ্ৰমণসূচীৰে কাইলৈ ভাৰতলৈ আহিব আৰু দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত আজি সন্ধিয়া হ'বলগীয়া ৰাজ্য চিএমৰ এখন খনত দিল্লী অতিথিৰ হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছেমি কণ্ডাক্টৰ উৎপাদনৰ ক্ষেত্ৰখনত ভাৰত শীঘ্ৰেই এটা গোলকীয় কেন্দ্ৰ হিচাপে মূৰ দাঙি উঠিব বুলি গভীৰ আস্থা ব্যক্ত কৰি কৈছে যে এই ক্ষেত্ৰত দেশখন বিশ্বৰ 4.0 শ্ৰেণীৰ ঔদ্যোগিক ৰাষ্ট্ৰৰ অন্যতম হিচাপে পৰিগণিত হ'ব। মৰিগাঁও জিলাৰ দাদুৰোডকে ধৰি দেশৰ তিনি ঠাইত প্ৰায় 1,25,000 কোটি টকা ব্যয় সাপেক্ষ তিনিটা ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে আজি এই কথা প্ৰকাশ কৰে। ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰ জৰিয়তে আজি পুৱা 10:30 বজাত আধাৰশিলা স্থাপন কৰা আন দুটা প্ৰস্তাৱিত প্ৰকল্প গুজৰাটৰ ধোলেৰা আৰু চানন্দত নিৰ্মাণ কৰা হ'ব। উল্লেখযোগ্য যে দাবিৰোডৰ হিন্দুস্তান কাগজ নিগমৰ অধীনস্থ পূৰ্বৰ নগাঁও কাগজ কল চৌহদত 27,000 কোটি টকা ব্যয়েৰে স্থাপন কৰিবলগীয়া এই ছেমি কণ্ডাক্টৰ প্ৰকল্পটো হ'ব উত্তৰ পূৰ্বাঞ্চলৰ ব্যক্তিগত খণ্ডৰ সৰ্ববৃহৎ পৰিমাণৰ পুঁজি ব্যয়েৰে নিৰ্মাণ কৰিবলগীয়া প্ৰকল্প। উত্তৰ পূৰ্বাঞ্চলৰ উদ্যোগ জগতৰ এটা মাইলৰ খুঁটি হিচাপে চিহ্নিত হ'বলগীয়া এই প্ৰকল্পটো প্ৰতিদিনে 4,80,000 চিপ প্ৰস্তুত কৰাৰ সামৰ্থ থাকিব বুলি প্ৰকাশ পাইছে। টাটা ইলেক্ট্ৰনিক্স প্ৰাইভেট লিমিটেডৰ উদ্যোগত পৰৱৰ্তী 100 দিনৰ ভিতৰত এই প্ৰকল্পটোৰ ছেমি কণ্ডাক্টৰ ইউনিটটোৰ নিৰ্মাণ কাৰ্য আৰম্ভ হ'ব। আজিৰ এই অনুষ্ঠানৰ সৈতে সংগতি ৰাখি প্ৰধানমন্ত্ৰীয়ে ইণ্ডিয়া টেকেট শীৰ্ষ কাৰ্যসূচীত অংশগ্ৰহণ কৰি দেশৰ যুৱ সম্প্ৰদায়ক সম্বোধন কৰে। এই ব্যৱস্থাৰ জৰিয়তে যুৱচামৰ বাবে কৰ্ম সংস্থাপনৰ সুযোগ বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে। এই কাৰ্যসূচীত দেশৰ সকলো কেন্দ্ৰীয় বিশ্ববিদ্যালয় IIT, NIT, IIM আদিকে ধৰি 1,814 প্ৰতিষ্ঠানৰ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অতিৰিক্ত 3,00,000 কেডেটৰ অন্তৰ্ভুক্তিৰে NCCৰ সম্প্ৰসাৰণৰ এটা প্ৰস্তাৱত অনুমোদন জনাইছে। এই সন্দৰ্ভত এটা বিজ্ঞপ্তি প্ৰকাশ পোৱা মতে এই ব্যৱস্থাৰ জৰিয়তে সমগ্ৰ দেশৰ শিক্ষানুষ্ঠানসমূহৰ পৰা উত্থাপিত NCCৰ বৰ্ধিত চাহিদা পূৰণ কৰিব পৰা হ'ব। সম্প্ৰসাৰণৰ এই প্ৰক্ৰিয়াৰ অধীনত 4টা নতুন সমূহীয়া মুখ্য কাৰ্যালয় আৰু NCCৰ 2টা নতুন গোট স্থাপন কৰিবলৈ বিচৰা হৈছে। ইয়াৰ জৰিয়তে অৱসৰপ্ৰাপ্ত সেনা বিষয়াক NCCৰ প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়াৰ প্ৰস্তাৱ অন্তৰ্ভুক্ত হৈ আছে বুলি প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে ৰাষ্ট্ৰ গঠনত যুৱ সমাজে অৰ্থপূৰ্ণ ভূমিকা পালন কৰিব পৰা পৰিৱেশ সৃষ্টি কৰাৰ উদ্দেশ্যে NCCৰ সংস্কাৰ সাধনৰ লক্ষ্য গ্ৰহণ কৰা হৈছে। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ সিং ঠাকুৰে আজি নতুন দিল্লীত আকাশবাণীৰ বাতৰি আৰু ডি ডি নিউজৰ সংশোধিত ৱেবছাইটৰ শুভাৰম্ভ কৰিব। শ্ৰীঠাকুৰে সংশোধিত নিউজ অন এয়াৰ এপো মুকলি কৰিব। ইয়াৰ উপৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰচাৰ ভাৰতীৰ প্ৰচাৰৰ বাবে বিশ্ব শ্ৰব্য মাধ্যম শব্দও মুকলি কৰিব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ অহা 15 মাৰ্চত বটদ্ৰৱা থানলৈ আহিব। সেইদিনা কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাত 188 কোটি টকা ব্যয়েৰে নিৰ্মাণ হৈ থকা বটদ্ৰৱা প্ৰকল্পটো পৰ্যটক আৰু দৰ্শনাৰ্থীৰ বাবে মুকলি কৰাৰ লগতে দ্বিতীয় পৰ্যায়ৰ কামৰ শুভাৰম্ভ কৰিব। এই প্ৰকল্পটো পৃথিৱীৰ আটাইতকৈ ওখ গৰু আসন, সত্ৰীয়া সংস্কৃতি প্ৰতিফলিত হোৱা বিভিন্ন কাৰুকাৰ্য সজ্জিত অতিথিগৃহ, সংগ্ৰহালয়, পুথিভঁৰাল, সংস্কৃতি চৰ্চা কেন্দ্ৰ, উদ্যান আদি নিৰ্মাণ কৰা হৈছে। উল্লেখযোগ্য যে 2016 চনত বটদ্ৰৱা থানৰ আকাশী গংগা তীৰৰ 165 বিঘা ভূমি বেদখল মুক্ত কৰি সেই স্থানতে এই ঐতিহাসিক বটদ্ৰৱা প্ৰকল্পৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হৈছিল। কেন্দ্ৰীয় তথ্য আৰু প্ৰচাৰ মন্ত্ৰী অনুৰাগ সিং ঠাকুৰে আজি মুম্বাইত OTT প্লেটফৰ্ম আমাজন প্ৰাইমত চৰাজৰ প্ৰথম ভাগ মুকলি কৰে। এই উপলক্ষে দূৰদৰ্শনৰ সম্প্ৰচাৰ হ'বলগীয়া চৰ্দাৰ বল্লভভাই পেটেলৰ জীৱনৰ ওপৰত আধাৰিত নতুন ধাৰাবাহিক চৰ্দাৰ দ্য গ্ৰেইন চেণ্টাৰো মুকলি কৰা হয়। এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি শ্ৰীঠাকুৰে কয় যে দেশৰ স্বাধীনতাৰ বাবে সকলো ত্যাগ কৰা আমাৰ মহান বীৰসকললৈ এয়া প্ৰকৃত শ্ৰদ্ধাঞ্জলি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজাদী কা অমৃত মহোৎসৱ অভিযানৰ পৰা অনুপ্ৰেৰণা লৈ এই ধাৰাবাহিকখন নিৰ্মাণ কৰা হৈছে। ভূটানৰ প্ৰধানমন্ত্ৰী দেছ' শ্বেৰিং টবগে পাঁচদিনীয়া ভ্ৰমণসূচীৰে কাইলৈ ভাৰতলৈ আহিব। চলিত বৰ্ষৰ জানুৱাৰী মাহত কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত চুবুৰীয়া দেশখনৰ প্ৰধানমন্ত্ৰীগৰাকীৰ এইটো হ'ব প্ৰথমটো বিদেশ ভ্ৰমণ। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এই ভ্ৰমণকালত ভূটানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাট্টপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে দ্বিপাক্ষিক বৈঠকত অংশগ্ৰহণ কৰিব। ভাৰত ভ্ৰমণৰ এই সময়ছোৱাত মুম্বাই ভ্ৰমণলৈকো যাবলগীয়া ভূটানৰ প্ৰধানমন্ত্ৰীগৰাকীক দেশখনৰ বিদেশ দপ্তৰ আৰু বৈদেশিক বাণিজ্য, শক্তি আৰু প্ৰাকৃতিক সম্পদ, উদ্যোগ, বাণিজ্য আৰু সংস্থাপনকে ধৰি ভিন ভিন দপ্তৰৰ মন্ত্ৰীসকলৰ লগতে ভূটান চৰকাৰৰ কেইবাগৰাকীও জ্যেষ্ঠ বিষয়াই সংগ দিব। উভয় দেশৰ মাজত আস্থা, সদিচ্ছা আৰু পাৰস্পৰিক বুজাবুজিৰ আধাৰত সামগ্ৰিক পৰ্যায়ত গঢ়ি উঠা বন্ধুত্ব তথা সহযোগিতাৰ সম্পৰ্ক ভূটানৰ প্ৰধানমন্ত্ৰীগৰাকীৰ ভ্ৰমণে অধিক ত্বৰান্বিত কৰিব বুলি বৈদেশিক মন্ত্ৰালয়ে আশা প্ৰকাশ কৰিছে। নাগালেণ্ডৰ নাগা হস্পিতাল কৰ্তৃপক্ষ কোহিমা চমুকৈ NHAK ইয়াৰ প্ৰথমটো হিষ্ট পেথলজি ইউনিট লাভ কৰিছে। নীতি আয়োগৰ উপাধ্যক্ষ সুমন কুমাৰ বেদীয়ে কালি এই গৱেষণাগাৰটো মুকলি কৰে। নুমলীগড় শোধনাগাৰ লিমিটেডৰ বিত্তীয় সাহায্যৰে CSIR-ৰ দ্বাৰা নিৰ্মিত সম্পূৰ্ণ আধুনিক সা সুবিধাযুক্ত এই গৱেষণাগাৰটোৱে কৰ্কট ৰোগৰ শীঘ্ৰে চিনাক্তকৰণৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিব পাৰিব। নুমলীগড় শোধনাগাৰ হিষ্ট পেথলজিৰ বাবে বিভিন্ন সা সঁজুলিৰ বাবে 1,28,00,000 টকা খৰচ কৰিছে। আকাশবাণীৰ বাতৰি সেৱা বিভাগে পূৰ্ণকালীন চুক্তিভিত্তিত আকাশবাণীৰ আঞ্চলিক বাতৰি বিভাগৰ বাবে এডিটৰিয়েল এক্সিকিউটিভ নিউজ ৰিডাৰ কাম ট্ৰান্সলেটৰ পদৰ বাবে অভিজ্ঞতা সম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন পত্ৰ বিচাৰিছে। পদৰ সংখ্যা দুটা আৰু চুক্তিৰ প্ৰাৰম্ভিক ম্যাদ দুবছৰ। আবেদন পত্ৰ দাখিলৰ শেষ তাৰিখত প্ৰাৰ্থীৰ বয়স 58 বছৰতকৈ কম হ'ব লাগিব। প্ৰতিমাহে দৰমহাৰ নিৰিখ 40,000-50,000 টকা। আৱশ্যকীয় অৰ্হতা প্ৰাৰ্থীৰ যিকোনো বিষয়ৰ স্নাতক হোৱাৰ লগতে কোনো বাতৰি সংস্থা বা প্ৰকাশন গোষ্ঠীৰ 3 বছৰতকৈ অধিক কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব। বিতং তথ্যৰ বাবে ইচ্ছুক প্ৰাৰ্থীয়ে আমাৰ ৱেবছাইট newsonair.gov.in ভেকেন্সিজ চাব পাৰে। আবেদন পত্ৰ দাখিলৰ অন্তিম তাৰিখ 19 মাৰ্চ ধাৰ্য কৰা হৈছে। চৰকাৰে সকলো ঔষধ সংস্থাকে ঔষধৰ বিপণনৰ বাবে নৈতিক সমিতি গঠন কৰিবলৈ আৰু নিজৰ নিজৰ ৱেবছাইটত ঔষধ বিপণনৰ বাবে উমৈহতীয়া বিধি প্ৰস্তুত কৰিবলৈ আহ্বান জনাইছে। ৰসায়ন আৰু সাৰ মন্ত্ৰালয়ে কৈছে যে ঔষধ কোম্পানীসমূহে স্বাস্থ্যসেৱা বৃত্তিৰ সৈতে জড়িত ব্যক্তি অথবা তেওঁৰ পৰিয়ালৰ কোনো সদস্য কোনো ধৰণৰ উপহাৰ দিয়া উচিত নহয়। মন্ত্ৰালয়ে কৈছে যে ঔষধ কোম্পানী অথবা তেওঁলোকৰ প্ৰতিনিধিসকলে দেশ বিদেশ ভ্ৰমণৰ প্ৰস্তাৱ দিব নালাগে। ঔষধৰ বিনামূলীয়া নমুনা অকল চিকিৎসককহে দিয়া উচিত বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। মন্ত্ৰালয়ে লগতে ঔষধ কোম্পানীৰ প্ৰতিনিধিসকলে নিজৰ দায়িত্ব পালনৰ ক্ষেত্ৰত নৈতিক আচৰণৰ উচ্চ মান বৰ্তাই ৰখা উচিত বুলি উল্লেখ কৰিছে। দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত আজি সন্ধিয়া হ'বলগীয়া মহিলা প্ৰিমিয়াৰ লীগ WPL-ৰ এখন খেলত দিল্লী কেপিটেলছ গুজৰাট জায়ান্টছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰতিযোগিতাৰ কালি অনুষ্ঠিত এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰে ক্লাবৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছক 7-0 পৰাস্ত কৰি প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ত স্থান নিশ্চিত কৰিছে। খেলখনত মুম্বাই ইণ্ডিয়ানছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি 19 অভাৰত আটাইকেইটা উইকেট হেৰুৱাই 113 ৰান সংগ্ৰহ কৰে। ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ হৈ এলিছে পেৰীয়ে 6টা উইকেট দখল কৰে। প্ৰত্যুত্তৰত বেংগালুৰুৰ দলটো অষ্ট্ৰেলিয়াৰ অলৰাউণ্ডাৰ পেৰীক অপৰাজিত 40 ৰানৰ সহায়ত 15 অভাৰতে 114 ৰানত লক্ষ্যত উপনীত হয়। এই জয়ৰ জৰিয়তে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰে মুঠ 8খন খেলৰ ভিতৰত 4খনত জয়লাভ কৰি আৰু 4খনত পৰাজিত হৈ 8 পইণ্টেৰে পইণ্ট তালিকাৰ তৃতীয় স্থান অধিকাৰ কৰে। দলটো এলিমিনেটৰ খেলত মুম্বাই ইণ্ডিয়ানছ অথবা দিল্লী কেপিটেলছৰ সন্মুখীন হ'ব। আনহাতে মুম্বাই ইণ্ডিয়ানছ 8খন খেলৰ পৰা 10 পইণ্ট লাভ কৰি পইণ্ট তালিকাৰ দ্বিতীয় স্থানত আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে মৰিগাঁও জিলাৰ জাহিৰগঞ্জ জিলাৰ দেশৰ 3 ঠাইত প্ৰায় 1,80,000 কেবিন কণ্ডাক্টৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অতিৰিক্ত 3 লাখ কেবিনৰ অন্তৰ্ভুক্তিৰে এনচিচি সম্প্ৰসাৰণৰ এটা প্ৰস্তাৱত অনুমোদন জনাইছে। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ সিং ঠাকুৰে আজি নতুন দিল্লীত আকাশবাণীৰ বাতৰি আৰু ডিডি নিউজৰ সংসদীয় ৱেবছাইটৰ শুভাৰম্ভ কৰিব। ভূটানৰ প্ৰধানমন্ত্ৰী দেছ' শ্বেৰিং টবগে পাঁচদিনীয়া ভ্ৰমণসূচীৰে কাইলৈ ভাৰতলৈ আহিব আৰু দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত আজি সন্ধিয়া হ'বলগীয়া ৰঞ্জী পিএলৰ এখন খেলত দিল্লী কেপিটেলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। Thank you.